এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিটিআৰৰ 40টা সমষ্টিত 22 ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনত 316গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰজিকিউচন সঞ্চালকালয়ৰ 5খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে কালি গুৱাহাটীত এন এছ জি আৰু এন আই এৰ গুৰুত্বপূৰ্ণ বৈঠক ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা বৃদ্ধিক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ কাৰ সময়সীমা বৃদ্ধিৰ বিৰুদ্ধে আইনী যুঁজ চলাবলৈ অগপৰ সিদ্ধান্ত আৰু আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত বিশ্ব বন্দিত শিল্পী ভূপেন হাজৰিকাৰ বহুমাত্ৰিক ব্যক্তিত্বৰ অৱলোকন বিটিআৰৰ 40টা সমষ্টিত 22 ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনত 316গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা 34গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে ইয়াৰ আগেয়ে 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল এই নিৰ্বাচনৰ বাবে 384খন মনোনয়ন দাখিল হৈছিল আৰু ইয়াৰে 350খন বৈধ হিচাপে বিবেচিত হৈছিল বাক্সা জিলাত কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা 9গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে ইয়াৰ ফলত জিলাখনৰ 6টা পৰিষদীয় সমষ্টিত 52গৰাকী প্ৰাৰ্থী এতিয়া প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব তামোলপুৰ জিলাত 41গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু আটাইকেইগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব ওদালগুৰি জিলাত 71গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছিল যদিও 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত 68গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব কোকৰাঝাৰ জিলাত কালি 15গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ সংখ্যা 100লৈ হ্ৰাস পাইছে চিৰাং জিলাত 6গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত চূড়ান্ত প্ৰাৰ্থীৰ সংখ্যা 56 হৈছে এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে বাক্সা জিলাৰ ককলাবাৰীত কালি বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত কমেও 50জন লোকে দলত যোগ দিয়ে জিলাখনৰ হজুৱাত কালি ইউ পি পি এল দলৰ এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অহোপাত কালি গণ সুৰক্ষা পাৰ্টীৰ এখন যোগদান সভা অনুষ্ঠিত হয় এই সভাত বি পি এফ আৰু ইউ পি পি এল দলৰ কেইবাগৰাকীও সদস্যই দলটোত যোগ দিয়ে তামোলপুৰ জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই কালি প্ৰাৰ্থীসকলৰ প্ৰতীক চিহ্ন আৰু চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে এই উপলক্ষে আয়োজিত সভাত বিভিন্ন দলৰ প্ৰতিনিধিসকলক নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কে অৱগত কৰোৱা হয় তদুপৰি সেউজ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰিৱেশ বিনষ্ট কৰিব পৰা সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ নিৰ্বাচনী বিষয়াগৰাকীয়ে আহান জনায় নিৰ্বাচন আয়োগে সমগ্ৰ দেশত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে অহা বুধবাৰে নতুন দিল্লীত এখন বিশেষ বৈঠকৰ আহ্বান কৰিছে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সম্পৰ্কে আলোচনাৰ সম্ভাৱনাৰ বাবে এই বৈঠক বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে এই বৈঠকত আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকল উপস্থিত থাকিব আয়োগে কৈছে যে বিহাৰৰ পাছতে সমগ্ৰ দেশতে ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ'ব 2026 চনত হ'বলগীয়া অসম কেৰালা পুডুচেৰী তামিলনাডু আৰু পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সংশোধনৰ সম্ভাৱনা আছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে অবৈধ প্ৰব্ৰজনকাৰীসকলৰ জন্মস্থান পৰীক্ষা কৰি তেওঁলোকৰ নাম কৰ্তনে এই সংশোধনৰ মূল উদ্দেশ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে একাংশ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে নিষ্পত্তিহীন ফৌজদাৰী গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰজিকিউচন সঞ্চালকালয়ে 5খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ দিছে সঞ্চালক মাখন ফুকনে কালি এই সন্দৰ্ভত আদালতক বিশদ পৰিকল্পনা দাখিল কৰে এই অনুসৰি শ্ৰীফুকনে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ নিষ্পত্তিৰ বাবে এখন দিনপঞ্জী প্ৰস্তুত কৰি ধাৰাবাহিক শুনানি গ্ৰহণ নিৰীক্ষণ আৰু ডেজিগনেটেড আদালতৰ বাবে বিশেষ লোক অধিবক্তা নিযুক্তিকে ধৰি 6টা প্ৰস্তাৱ দিয়া হৈছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱা আৰু অৰুণদেৱ চৌধুৰীৰ বিচাৰপীঠে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ সঞ্চালকালয়ক নিৰ্দেশ দিয়ে এই ক্ষেত্ৰত সংশ্লিষ্ট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলকো সহায় কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰে উল্লেখযোগ্য যে অসমৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে 72টা নিষ্পত্তিহীন গোচৰ ৰুজু হৈ আছে ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত সৰ্বাধিক 25টা চি বি আইৰ বিশেষ আদালতত 6টা কামৰূপ মহানগৰ জিলাৰ 1 নম্বৰ অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত 4টা গোচৰ ৰুজু হৈ আছে এই গোচৰসমূহৰ মীমাংসা নোহোৱাত উদ্বিগ্নতা প্ৰকাশ কৰা উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত দ্ৰুত নিষ্পত্তিৰ বাবে বিশদ পৰিকল্পনা দাখিল কৰিবলৈ প্ৰজিকিউচন সঞ্চালকালয়ক নিৰ্দেশ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী এন এছ জিৰ মুৰববী ব্ৰিগু শ্ৰীনিবাসন আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ মুৰববী সদানন্দ ডেতে কালি গুৱাহাটীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙো উপস্থিত থাকে। আছাম ৰাইফলছ আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়াসকলে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত ভাগ লয়। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ সময়ত যাতে কোনো উগ্ৰপন্থীয়ে কুটাঘাত বা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে পৰিকল্পনা যুগুত কৰা হয়। বৈঠকখনত অসমৰ আইন শৃংখলা পৰিস্থিতিৰ বিষয়টোৱেও স্থান লাভ কৰে। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে বিদেশ ৰাষ্ট্ৰৰ পৰা ধন দাবী অব্যাহত ৰখাক লৈ নিৰাপত্তা সংস্থা দুটাৰ মুৰববী দুগৰাকীয়ে বৈঠকত গুৰুত্ব সহকাৰে আলোচনা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদী অহা 13 ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। একেদিনাই প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ চাইৰাঙৰ পৰা বৈৰৱীলৈ 51.38 কিলোমিটাৰ দৈৰ্ঘৰ নতুন ৰেল প্ৰকল্প উদ্বোধন কৰিব আৰু ইম্ফলত এখন জনসভাত ভাষণ দিব। উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰা মতে উদ্বোধনীৰ দিনা চাইৰাঙৰ পৰা দীৰ্ঘ দূৰত্ব ৰেল সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান মিজোৰামৰ বৈৰৱীৰ পৰা হাইলাকান্দি হৈ শিলচৰলৈ দৈনিক কেইটামান ডবা থকা এখন যাত্ৰীবাহী ৰেল চলি আছে। 13 ছেপ্টেম্বৰত মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় 21 কিলোমিটাৰ দূৰত্বত অৱস্থিত চাইৰাঙলৈ এই যাত্ৰীবাহী ৰেলখন সম্প্ৰসাৰিত কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে চাইৰাঙৰ পৰা হাইলাকান্দি হৈ ৰাজধানী এক্সপ্ৰেছৰ দৰে বিলাসী ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ কথা। প্ৰধানমন্ত্ৰী মোদীয়ে 14 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে গোলাঘাট জিলা প্ৰশাসনে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা 2024 চনৰ 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ কালি ৰাজ্যত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। অসম গণ পৰিষদ দলে কালি এখন সংবাদমেল যোগে কয় যে দলটোৱে এই বিষয়টোক লৈ আইনী যুঁজ চলাই যাব। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত আবেদনৰ সময়সীমাৰ ম্যাদ বৃদ্ধি কৰাক লৈ দলৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয় যে এই নিৰ্দেশে অসম চুক্তিক অৱমাননা কৰিব। অগপয় অসম চুক্তিৰ ক্ষেত্ৰত কোনোদিনে আপোচ নকৰে বুলি তেওঁ উল্লেখ কৰে। এন ডি এৰ অংশীদাৰ হলেও এই নিৰ্দেশক দলে সমৰ্থন নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
অসম গণ পৰিষদ দলৰ মাননীয় এম পি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেখেতৰ বক্তব্যৰ মাজত কা এখন অসমত প্ৰৱৰ্তন হলে ইমপ্লাই কৰিলে ইমপ্লিমেণ্টেশ্যন যদি অসমত হয় অসমৰ জনসাধাৰণৰ কি বিপদ হ'ব আৰু অসম চুক্তি কেনেকৈ মান্যতা নোহোৱা হ'ব এই কথা স্পষ্টভাৱে বক্তব্যত ৰাখিছিলে। কিন্তু অসম গণ পৰিষদৰ যি সিদ্ধান্ত আছিলে যে ইয়াৰ বিৰোধিতা কৰা, এই বিৰোধিতা তেওঁ কৰিছিলে। কিন্তু এন ডি এৰ লগত আমাৰ এটা যোগসূত্ৰ থকাৰ কাৰণে অংশীদাৰ হিচাপে আমি সেই সময়ত বীৰেণ বৈশ্য ডাঙৰীয়াই ভোট দিব লগা হৈছিল। আৰু বীৰেণ বৈশ্য ডাঙৰে যদি ভোট নিদিলেহেঁতেন সেই কা যিখন আইন সেই আইনখন পাছ হৈ গলহেঁতেন, কাৰণ বহুসংখ্যক ভোটত সেইখন কা আইন পাছ হৈছে।
ডিব্ৰুগড় জিলা সদৰত কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। অসমে বিদেশীৰ বোজা বহন নকৰে বুলি সংগঠনটোৱে প্ৰকাশ কৰে। গোলাঘাটতো কালি সংগঠনটোৰ জিলা সমিতিয়ে জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। একেদৰে ধেমাজি জিলাতো কালি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ আন কেইবাখনো জিলাতো এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়। বিশ্ব বন্দিত শিল্পী ভূপেন হাজৰিকাৰ বহুমাত্ৰিক প্ৰতিভাই ৰাজ্যৰ লগতে দেশৰ সমাজ, সংস্কৃতি, ইতিহাস আৰু সমসাময়িক ঘটনাক নিৰ্ভেজাল ৰূপত তুলি ধৰিছে। একক আৰু অভূতপূৰ্ব ব্যক্তিত্বৰ শিল্পীগৰাকী কেৱল কণ্ঠশিল্পী হিচাপেই নহয় এগৰাকী গীতিকাৰ, সাহিত্যিক, সাংবাদিক, চিত্ৰকৰ আৰু সমাজ জীৱনৰ দ্ৰষ্টা হিচাপে অনন্য আছিল। শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট গীতিকাৰ ডঃ দীনেশ বৈশ্য, বিশিষ্ট নিবন্ধকাৰ ডঃ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয় যে সমাজ এখনত বিভাজনমুখী প্ৰৱণতাক মষিমূৰ কৰি গীতেৰে এক কৰিব খোজা অনন্য মানসিকতাৰ অধিকাৰী ভূপেন হাজৰিকা আছিল মানৱীয়তাৰ প্ৰতিভু।
সমসাময়িক যিবিলাক ঘটনা আমাৰ প্ৰতিনিধিখন পঢ়িলে সেই সমসাময়িক ঘটনাবিলাকৰ তেওঁ ব্যাখ্যা বাজেটৰ ব্যাখ্যা কৰিছিল। আজিও আমি যিটোৰ পৰা মুক্ত হ'ব পৰা নাই বিদেশী সমস্যাটো, তেওঁ তেতিয়াই 71তে সেই সম্পৰ্কে তেওঁ হেৰি কৰিছিলে, ব্যাখ্যা কৰিছিল যে
তেওঁ কৈ দিছে তেওঁ জ্যোতিপ্ৰসাদে যি কৈছিলে যে ন অসমীয়া মনমোহন সিঙে, এই যে জ্যোতিপ্ৰসাদৰ চিন্তাধাৰাত তেওঁ কিন্তু বিস্তৃত হোৱা নাই। তেওঁ কিন্তু সেই কথাটো পৰম্পৰাগতভাৱে তেওঁ মানি আহিছে যে মানৱীয়তাই প্ৰথম চৰ্ত হ'ব লাগিব এখন সভ্য সমাজৰ।
আজিৰ তাৰিখত অসমত চবতে ভূপেন হাজৰিকাৰ চৰ্চা হৈছে, ভূপেন হাজৰিকাক লৈ সভা সমিতি হৈছে, 100 বছৰীয়া অনুষ্ঠান পাতিছে। মই কিন্তু মনে মনে ভাবোঁ যে আমি মানুহবিলাকে ভূপেন হাজৰিকাক বুজিয়েই নাপালোঁ। এই মানুহজনৰ যিটো আদৰ্শ, সেই আদৰ্শটোক আজি যিটো সংঘাত, অসমত যিটো এটা ভয়ংকৰ উগ্ৰ জাতীয়তাবাদী সংঘাত, এই সংঘাতটোতো তেওঁ কেতিয়াবাই নস্যাত কৰি থৈ দিছে যে এনেকুৱা কথা নহয়ে, হ'বই নোৱাৰে,
তাৰ সমাধানৰ সূত্ৰ কেতিয়াবাই তেওঁ
কেতিয়াবাই দি থৈ দিছে।
চৰকাৰৰ দিনত আপোনাৰ নাগালেণ্ডৰ সৈতে অসমৰ সংঘাত হ'ল, তেওঁ দৌৰি আহিল দিল্লীৰ পৰা, আহি পেলাই তেওঁ চৰকাৰখনক আনকি ভূপেন জেগাকে দৰকাৰ হৈছে। ভূপেন জেগাই গ'ল, গৈ পেলাই গীতেৰে তেওঁ যিখিনি ক'ব লাগে ৰাইজক ক'লে, লগে লগে গোটেই শান্তি পৰিৱেশ হ'ল।
মোৰ এটা প্ৰশ্ন আছে, এতিয়া আমি ভূপেন হাজৰিকা ভূপেন হাজৰিকা ভূপেন হাজৰিকা হৈ আছোঁ, আমি মানুহবোৰেই কিন্তু ভূপেন হাজৰিকাৰ আদৰ্শটোৰ মৃত্যু ঘটাইছোঁ। আজিৰ তাৰিখত যিটো পৰিস্থিতি, আজি যদি ভূপেন হাজৰিকা থাকিলহেঁতেন কি এটা বিস্ফোৰক ঘটনা ঘটি গ'লহেঁতেন?
আমি মানে আদৰ্শ কথাটো আমি নকওঁ নহয়, আমি গানটোৱেই গাওঁ,
গানটো
ভূপেন হাজৰিকা এইখন অসমৰে সন্তান, এইখন অসমত থাকিয়ে তেওঁ বিৰাট গোটেই পৃথিৱীখন আৱৰি ল'লে, আৰু আমি এইজন মানুহৰ যিটো জাতিক তেওঁ প্ৰতিনিধিত্ব কৰিছে, আমি এই জাতিটোৱে আজিৰ তাৰিখত কি কৰি আছো, এইটো বৰ ডাঙৰ,
এইটো এটা বৰ চিন্তনীয় কথা।
দৃষ্টিপাত অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
শুল্কযুদ্ধ অব্যাহত থকাৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰতি নৰম স্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰা এটা বাতৰি অসমীয়া প্ৰতিদিনৰ লগতে আটাইবোৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ অমুছলমান লোকে কাৰ অধীনত নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ পথ প্ৰশস্ত কৰি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই আদেশ 2025ৰ বিৰুদ্ধে অগপই আইনীভাৱে যুঁজ কৰিব। দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত এই বাতৰিটো দি আছাম ট্ৰিবিউন আৰু আন আন কাকতেও প্ৰকাশ কৰিছে। সাধাৰণ লোকৰ সুবিধাৰ্থে কেন্দ্ৰীয় চৰকাৰে 99% সামগ্ৰিক জি এছ টি হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই একাংশ প্ৰতিষ্ঠানে অধিক মুনাফা লুটাৰ বাবে তৎপৰ হোৱাৰ ফলত বজাৰত বস্তুৰ দাম বাঢ়িছে। বাতৰিটো দৈনিক জনভূমিৰ লগতে কেইবাখনো কাকতে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে বিহাৰক আৰ্হি হিচাপে গ্ৰহণ কৰি সমগ্ৰ দেশতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছে। এই বাতৰি অসমীয়া খবৰ কাকতৰ। অসমে প্ৰথমবাৰলৈ অভিলেখ সংখ্যক 8 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা মন্তব্যৰে নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ লবলৈ বিদেশৰ পৰা ভূপেন হাজৰিকাৰ পুত্ৰ, বোৱাৰী আৰু নাতি অসমত উপস্থিত হোৱাৰ বাতৰিটো আমাৰ অসম কাকতৰ লগতে কেইবাখনো কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। চৰকাৰে বিদ্যালয়সমূহত শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ যথেষ্ট প্ৰচেষ্টা লৈছে যদিও প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ব্যক্তিগত টিউচনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বুলি এটা সমীক্ষাত প্ৰকাশ পাইছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। দেশ কপুৱা ৰাজা ৰঘুবংশী হত্যাৰ গোচৰৰ মেঘালয় আৰক্ষীয়ে 790 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। এই অভিযোগনামাত মূল অভিযুক্তৰূপে ৰাজাৰ পত্নী সোনম ৰঘুবংশীৰ নাম উল্লেখ কৰিছে। এই বাতৰি দৈনিক অগ্ৰদূত কাকতৰ লগতে আন আন কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিটিআৰৰ 40টা সমষ্টিত 22 ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনত 316 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰজিকিউচন সঞ্চালকালয়ৰ 5খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে কালি গুৱাহাটীত NSG আৰু NIAৰ গুৰুত্বপূৰ্ণ বৈঠক। ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা বৃদ্ধিক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। কাৰ সময়সীমা বৃদ্ধিৰ বিৰুদ্ধে আইনী যুঁজ চলাবলৈ অগপৰ সিদ্ধান্ত। আৰু আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত বিশ্ববন্দিত শিল্পী ভূপেন হাজৰিকাৰ বহুমাত্ৰিক ব্যক্তিত্বৰ অৱলোকন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।